এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্যত অহা 10 অক্টোবৰৰ ভিতৰত পুনৰ 40,000 যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰা হ'ব বুলি আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কেইবাটাও বিভাগত 481গৰাকী ব্যক্তিক নিযুক্তিপত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। উল্লেখযোগ্য যে এই অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগত 443গৰাকী পশু চিকিৎসা ক্ষেত্ৰ সহায়ক, পৰ্যটন বিভাগত 12গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু শিক্ষা বিভাগত 23গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা 3গৰাকী ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহকাৰী সঞ্চালকক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। এই নিযুক্তি স্বচ্ছ, মেধা আৰু যোগ্যতা ভিত্তিত সম্পন্ন হৈছে বুলি তেওঁ ভাষণ প্ৰসংগত কয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কালি পৰ্যন্ত বিভিন্ন বিভাগত 120,359গৰাকী ব্যক্তিক নিযুক্তিপত্ৰ প্ৰদান কৰিছে। ভাষণত ডঃ শৰ্মাই কুকুৰা পালন খণ্ডৰ ক্ষেত্ৰত হোৱা উত্তৰণৰ কথা উল্লেখ কৰি বাহুবলী কণীৰ উৎপাদনৰ ক্ষেত্ৰত লাভ কৰা সফলতাক বিশেষভাৱে প্ৰশংসা কৰে। ৰাজ্যৰ গাহৰি পালন খণ্ডৰ সম্ভাৱনাসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ গাহৰি পালকসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাই এই দিশত ৰাজ্যখনৰ চাহিদা বৃদ্ধিত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যত শ্বেত বিপ্লৱৰ সূচনা কৰি প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও তেওঁ কয়। এই অনুষ্ঠানত পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল উপস্থিত থাকে। ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই আজি অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদমেলযোগে ৰাজ্যিক সমিতিৰ নতুন বিষয়ববীয়াসকলৰ নাম ঘোষণা কৰিছে। তেওঁ দলটোৰ 10গৰাকী উপসভাপতি, 4গৰাকী সাধাৰণ সম্পাদক, 10গৰাকী সম্পাদক, কোষাধ্যক্ষ আৰু কাৰ্যালয় সম্পাদকৰ লগতে ছচিয়েল মিডিয়া তত্বাৱধায়কৰ নাম ঘোষণা কৰে। মুখ্য মুখপাত্ৰ, মিডিয়া বয়ক আৰু কাৰ্যালয় তত্বাৱধায়কৰ নামো সংবাদমেলত ঘোষণা কৰা হয়। অহা 10 দিনৰ ভিতৰত দলৰ 8টা মৰ্চাৰ সভাপতিসকলৰ নামো ঘোষণা কৰা হ'ব বুলি শ্ৰীশইকীয়াই জানিবলৈ দিয়ে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত নৱনিৰ্বাচিত বিষয়াসকলক অভিনন্দন জনায়। ৰাজ্য চৰকাৰে কাইলৈ বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব। কাইলৈ নলবাৰীত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। এই অনুসৰি 3টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক শিক্ষাবিদ ডঃ থানেশ্বৰ শৰ্মালয় শ্ৰী শ্ৰী মাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিলয় কালীচৰণ ব্ৰহ্ম বঁটা আৰু সিন্দুৰ অভিযানত শ্বহীদ হোৱা মণিপুৰৰ বীৰ জোৱান দীপক সিংখামলৈ বীৰ চিলাৰাই বঁটা আগবঢ়োৱা হ'ব। একেদৰে চলিত বছৰৰ 4টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট চিত্ৰশিল্পী নৰেন্দ্ৰনাথ দাস আৰু বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী তথা গৱেষক ডঃ মল্লিকা কণ্ডলীলৈ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হ'ব। সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক সোণাৰাম শৰ্মা বুঢ়া ভকতলৈ শুনীত কোঁৱৰ গজেন বৰুৱা বঁটা আৰু বিশিষ্ট শিক্ষাসেৱী তথা সমাজসেৱক যজ্ঞেশ্বৰ চেতিয়ালৈ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা আগবঢ়োৱা হ'ব। কামৰূপ জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি জিলাখনৰ 3,000ৰো অধিক অংগনবাড়ী কৰ্মীক স্মাৰ্টফোন বিতৰণ কৰা হয়। আমিনগাঁৱৰ বায়টেক পাৰ্কত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য অতিথি হিচাপে অংশ লয়। স্মাৰ্টফোনে অংগনবাড়ী কৰ্মীসকলৰ কাম বহুখিনি সহজ কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিডছৰ হেডিংলিত আৰম্ভ হ'ব। পূৰ্বে পাটাউডি ট্ৰফি নামে জনাজাত এই টেষ্ট শৃংখলা এইবছৰৰ পৰা এণ্ডাৰছন টেণ্ডুলকাৰ টেষ্ট শৃংখলা নামেৰে পৰিচিত হ'ব। শুভমন গিলৰ নেতৃত্বৰ নতুন ভাৰতীয় দলটোত এইবাৰ বিৰাট কোহলি, ৰোহিত শৰ্মা, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আদি কেইবাগৰাকীও অভিজ্ঞ খেলুৱৈ নাথাকিব যদিও প্ৰতিভাৱান খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ চলিত বতৰত ভাল খেল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় টেষ্ট দলত পূৰ্বে বিৰাট কোহলিৰ চতুৰ্থ স্থানত ভাৰতৰ অধিনায়ক শুভমন গিলে বেটিং কৰাটো নিশ্চিত হৈছে। ভাৰতীয় দলৰ বেটিং বহু পৰিমাণে অভিজ্ঞ কে এল ৰাহুল আৰু উপ অধিনায়ক ঋষভ পণ্টৰ ওপৰত নিৰ্ভৰ কৰিব। ভাৰতীয় অপেনাৰ যশস্বী জয়ছৱালেও ইংলেণ্ডৰ বাৰিষাকালৰ সেমেকা জলবায়ুত ভাল বেটিং প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় দলৰ 3নম্বৰ স্থানত খেলিবলগীয়া বেটাৰজন কোন হ'ব এতিয়ালৈকে সিদ্ধান্ত লোৱা হোৱা নাই। ভাৰতীয় বলিঙৰ দায়িত্ব প্ৰধানকৈ যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰাণা, শাৰ্দুল ঠাকুৰ আৰু অৰ্ষদীপ সিঙৰ ওপৰত নিৰ্ভৰ কৰিব। আনহাতে বেন ষ্ট্ৰোকছ নেতৃত্বাধীন ইংলেণ্ড দলটো জেক ক্ৰলি, বিশ্ব টেষ্ট ৰেংকিঙৰ 1নম্বৰ খেলুৱৈ জো ৰুট, বেন ডাকেট, অলি পপ, ব্ৰাইডন কাৰ্ছ আদি কেইবাগৰাকীও ন পুৰণি খেলুৱৈৰে পুষ্ট। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।